you. So, ako ang may prarto na koru?
Star piece of Bible kulidiyo.
Sorgio Pitri, hey homoyon, tomar baikyo, ahirvad kora, aramar kan kulidiyo. Jate soitane amat fakini die. Jate tomar rajor bihoi ami buji pang. Prabhu Jisu Christor bitorot aru amar bisahot. Ami aru dangor hobo bisaru. Aru hokti pabo bisaru. Prabhu jen ami durbol na thaku. Aru hotah na thaku. Amak hohai kora hei homoyot. Prabhu bihek koi jijune tomak na jane, jijune tomak sini na pai, tomar mat nuhune, aru sini na pai, moyonul rudkoru, aru tomak kujisu, hihotok bujai dia, hihotok tomar porisoi, tomar kam, tomar ananto jibon, tomar issa, tomar porikolpona, hihotor babe ei sob bihoi prokah kora. Aru ei rati ei homoi tomar baikyo sob manuar pran moi tomar hatto diasu aru tomak bisah koru Jisu Kristor namot amen okay so yate kita homia bible ase kaketa bible lage Tinita ase lagile. So, ako Bible kuli dio. Ajirati ako puroni niyomot jatra pustok bis odhay. Jatra pustok bis aru ajirati baro pod. Jatra Pustok Bible or Mazot to Dui number Pustok Arokol Horueta Podami Porhu Kito Hopter Babe E Eki Bihoiloi Ami Tekisilu Aramoi Prosar Korilu Isoror Ain Isoror Ain Manuhor Ainase Sorkoror Ainase Maze Maze Amar Homaz Baporial Porialor Niomase Agiase Kintu Isoror Ain Ataikoi Dangor Ar Ajirati Musir Kalot Dosta Ain Bihekoi Dosta Ainasil ঈশ্বরে সব মানুহক দিছিলে আজি ৰাতি পাঁচ নম্বৰ এই পঞ্চম আইনটো আমি পঢ়িম আৰু তাৰ পিছত মই অলপ ভাঙি পাতি কম এইটোৰ অৰ্থ চ' বিশ অধ্যায় আৰু বাৰ পদ লিখা আছে তোমাৰ ঈশ্বৰ যি হবাই তোমাক যি দেশ দিছে সেই দেশত তোমাৰ আয়ুস দীঘল হ'বৰ নিমিত্তে তুমি তোমার পিতৃ মাতৃক সন্মান করিবা, তোমার পিতৃ মাতৃক সন্মান করিবা। আমেন। এই আইন বহুত গুরুত্বপূর্ণ সকল মানুষের বাবে। আপনার নিশ্চয় এজন পিতৃ মাতৃ আছে, দেউতামা আছে, নহলে আমার জন্ম নহব। সবার পরিয়াল একে নহয়, কিন্তু এই আইন সকলের বাবে গুরুত্বপূর্ণ। আর আজি রাতে মই খুব চেষ্টা করু এইটু বুঝাই দিবলৈ, এটার মানে কি? দেউতা মাকক সন্মান করিব লাগিব। এইটু মানুষের ইচ্ছা নহয়, মানুষের নিয়ম নহয়, এইটু ঈশ্বরের আইন হয়, ঈশ্বরের আদেশ। যদি আমি না মানু, পাপ কাম হয়ে যাব। যদি আমি না মানু, আমি দুঃখী হও। তো মানিবর বাবে আসলতে কেনেকৈ আমি এই আজ্ঞাটি মানু আর কিয়, আর তার পিছত কিছু উদাহরণ মই দিও যেতিয়া মানুষে এই আজ্ঞা উলঙ্ঘন করে আর পাপ করে, যাতে সবে ইয়াতে আজি রাতে বুঝি পাব এই বিষয়। মোর ইচ্ছা, মোর দুটাই ইচ্ছা আছে খ্রিস্টান মানুষের বাবে। আইনের পরা মই কোনো মানে দুঃখ দিয়া নাই, আসলতে এইটি খ্রিস্টান মানুষক সহায় নকরে আইনের বিষয় লই এনেদরে প্রচার করিবর বাবে। যেতিয়া এজন প্রচারক খুব মানে কঠোর শিক্ষা দিয়ে সব বিশ্বাসী মানুষক অলপ মানে কষ্ট দিবলৈ, এনেদরে মোর ইচ্ছা নাই। খ্রিস্টান মানুষের বাবে যিজনে উদ্ধার আর ক্ষমা পাইছে প্রভুর পরা, মই অকল দেখাই দিম এই আইনটি, যাতে আমার মনত এটু পড়িব কিমান বার আগতে আমি দেউতা মাকক সন্মান নকরিলো, পাপ কাম করিল, আর কিমান যীশুখ্রিস্টই আমাক ক্ষমা দিলে। এইটু মোর ইচ্ছা, যাতে খ্রিস্টান মানুষে আজি রাতির পিছত আরো কৃতজ্ঞ হয়ে যাব, মানে নিজের পাপ বুঝিব আর বুঝিব যে স্বর্গলৈ যাওয়া কোনেও যোগ্য নহয়, আমি সকল ঈশ্বরের আইন না মানিছিল, পেলাই দিল, বিশেষক এই আইন। আর তারপর যীশুখ্রিস্টর বাবে নতুনক সতেজক আমি যেন বিশ্বাস করো আর কৃতজ্ঞ হও তেওঁর তেজর বাবে, তেওঁর ক্ষমার আর প্রেমর বাবে। কিন্তু যিজনে খ্রিস্টান নহয়, যিজনে যীশুখ্রিস্টর বাহিরত আছে আর ক্ষমা পোৱা নাই, মোর উদ্দেশ্য বেলেগ আর মোর ইচ্ছা বেলেগ। আজি রাতে হব পারে আপনি বুঝি না পায় আপনার পাপ, আর মই খুব চেষ্টা করু দেখাই দিবলৈ এই এই কামটো ইমান বেয়া, ইমান ঈশ্বরের চকুত ইমান ঘিনলগিয়া, ইমান শাস্তিপুর যোগ্য, আর আমি সকলো করিলো। হ্যাঁ, এইটো মোর ইচ্ছা, যাতে আপনি নিজের দুঃখ আর নিজের পাপ বুঝি পাব আর যীশুখ্রিস্টর ফালে দৌড়িব ক্ষমা পাবলৈ, এইটো মোর ইচ্ছা। সো সাম, তুমি তোমার পিতৃ মাতৃক সন্মান করিবা। হ্যাঁ, আইনের ভিতরত বহুত আইন আছে বাইবেলত, মই এই দশটা আইন বাছি লৈছো এই সময় অকল একটা উদাহরণ হিসাবে দিবলৈ। এই দশটা আইন মানে মোর মনত একটা টেমার দরে, টেমার ভিতরত বিভিন্ন ধরনের বস্তু থাকিব পারে আসলতে, আর সেই আইনের ভিতরত বেলেগ বেলেগ ধার্মিক কাম আর বেলেগ বেলেগ পাপ কাম থাকিব পারে, আমার পরিয়ালর সম্পর্ক। তো বাইবলত যদি আমি ছুটিকই কও আর যদি সংক্ষিপ্তক আমি কও, ঈশ্বরের আইন, ঈশ্বরের দুটা আইন আছে, প্রথম আর আটাইতক প্রধান হয়েছে যাতে আমি ঈশ্বরক প্রেম করো, এইটু মহান, এইটু ঈশ্বরের মহা আদেশ। আর দ্বিতীয় হয়েছে যাতে আমি বেলেগ মানুষ হোক, যে কোনো মানুষ হোক, যাতে আমি প্রেম করো। হ্যাঁ, তো এই দুটা বিষয়, ঈশ্বরক প্রেম করা আর মানুষক প্রেম করা, এটার তলত নিজের নিজের মানে নির্দিষ্ট আইন আছে, নির্দিষ্ট আদেশ আছে। আজি রাতে মানুষের ফালে আমি বিশেষক সময় দিয়াছো, আর সব মানুষের লগত ঈশ্বরে বিচাৰে যাতে আমাৰ ভাল এটা সম্পৰ্ক থাকিব, কিন্তু বিশেষকৈ আমাৰ পিতৃ মাতৃৰ লগত, আমাৰ নিজৰ পৰিয়ালৰ লগত, আমাৰ নিজৰ দেউতা মাকৰ লগত, এইটো ঈশ্বৰৰ মনত মানে ডাঙৰ। সেইকাৰণে এই সব বাকীবোৰ আইন যে আছে তলত, নৰ্বধ নকৰিবা, পৰস্ত্ৰীগমন নকৰিবা, চুৰ নকৰিবা, এইটো তলত হয়, কিন্তু মানুহৰ ভিতৰত আমাৰ সম্পৰ্ক মানুহৰ লগত প্ৰথম হৈছে আমাৰ দেউতা মা। তোমাৰ সম্পৰ্ক, আপোনাৰ সম্পৰ্ক আপোনাৰ দেউতা মাৰ লগত কেনেদৰে, ভাল নে বেয়া? আমি কেনেকৈ সিহঁতক, তেওঁলোকক সন্মান কৰোঁ? এটা উপায় হৈছে আমাৰ শব্দৰে, আমাৰ কথাৰে। যদি আমি ভাল কথা কয় সিহঁতৰ সন্মুখত আৰু সিহঁতৰ ওপৰত, সিহঁতৰ বিষয় লয়, এইটো সিহঁতক মানে সমাদৰ কৰে আৰু সন্মান কৰে। যদি আমি বেয়া কথা কয়, কুকথা কয়, এইটো অসন্মান, এইটো অপমান আৰু এইটো পাপ, আমাৰ খতা আৰু আমাৰ বাধ্যতা। যদি সিহঁতৰ ইচ্ছা আমি পূৰ্ণ কৰোঁ, আমি মানে চলি আছোঁ সিহঁতৰ খতাৰ মতে, এইটো ভাল হ'ব। আমাৰ বাধ্যতা দেখাইছে যে সিহঁতৰ পদ আৰু সিহঁতৰ পৰিচয়, সিহঁতৰ সব বিষয় আমি সন্মান কৰোঁ, আমি ভাল পাওঁ। যদি অভাজ্য হৈ যাওঁ, সিহঁতৰ কথা নামানো, সিহঁতক সন্মান নকৰোঁ, এইটো পাপ হ'ব। আমি সন্মান কৰিব পাৰোঁ যদি আমি সহায় দিওঁ। দেউতা মাকক সব ল'ৰা ছোৱালীক বহুত সহায় কৰিব লাগিব, হাঁ। আমি সিহঁতক সন্মান কৰোঁ যেতিয়া সিহঁতৰ শাসন বা সিহঁতৰ শাস্তি যেতিয়া আহিব, যাতে আমি অভিযোগ নকৰোঁ, যাতে সিহঁতৰ লগত আমি কাজিয়া নকৰোঁ বা বেয়া নাপাওঁ। মাজে মাজে দেউতা মাকে আমাক মাৰিব, আমাক শাস্তি দিব, সেই সময়তে এইটো সন্মান দেখাব, এইটো আমাৰ প্ৰেম দেখাব যদি আমি সিহঁতৰ লগত বেছি আপত্তি নকৰোঁ। এই শাস্তি পাওঁ, সেই মানে পিঠান খাওঁ আৰু শেষ হৈ যাব, এইটো সন্মান। আৰু বিশেষকৈ শেষত মই ক'ম, আমাৰ প্ৰেম, আমাৰ আমাৰ অৱস্থা, যদি দয়ালু না যদি খঙাল, আচলতে প্ৰেম ঈশ্বৰৰ চকুত প্ৰেম আটাইতকৈ ডাঙৰ বস্তু। এই জগতত মানে আৰু কোনো ডাঙৰ বস্তু নাই। প্ৰেমৰ লগত কোনো বস্তু আমি তুলনা কৰিব নোৱাৰোঁ। প্ৰেম গুৰুত্বপূৰ্ণ হয়, আমাৰ মৰম, আমাৰ ভালপোৱা। তো আচলতে যদি সিহঁতৰ কথা মানো, যদি আমি কেতিয়াও অপমান কৰা নাই কিন্তু অন্তৰত সিহঁতক ভাল নাপায় আৰু আমি সিহঁতৰ বিষয় যেতিয়া ভাবোঁ অলপ মানে ইংলিছ আমি বিটাৰ বুলি কয়, তিতা, মানে আমাৰ অন্তৰ অলপ মানে তিতা অৱস্থা, সিহঁতৰ বিষয় আমি অলপ কষ্ট পাওঁ, এইটো বুজাইছে যে আমাৰ প্ৰেম বহুত কমিছে আমাৰ নিজৰ দেউতা মাককৰ বাবে, আৰু এইটো পাপ হৈ যাব। তো বাধ্যতা, আমাৰ কথা, আমাৰ সহায়, আমাৰ প্ৰেম দেউতা মাৰ বাবেই গুৰুত্বপূৰ্ণ হয়। আৰু মই জানো যে সব মানুহৰ জীৱন একে নহয়, আমাৰ সব, আনকি এই ৰুমত আমাৰ সব বয়স একে নহয়। এই ৰুমত কিছু সৰু ল'ৰা ছোৱালী আছে আৰু কিছু ডাঙৰ মানুহ আছে, কিন্তু দেউতা মাক ঈশ্বৰে বিচাৰে যাতে আমাৰ গোটেই জীৱন, যিকোনো সময়ত, যিকোনো পৰিস্থিতিত যাতে আমি সন্মান কৰোঁ। সৰুকালৰ সময়ত এইটো বহুত গুৰুত্বপূৰ্ণ, আমি বেছি নাজানো, আমি বেছি কৰিব নোৱাৰোঁ, কাম কৰিব নোৱাৰোঁ, সিহঁতৰ কথা যেন আমি মানি থাকোঁ, এইটো ঈশ্বৰৰ ইচ্ছা। কলেজৰ সময়ত যেতিয়া আমি অলপ মানে ডেকা হৈ যাওঁ বা অলপ ডাঙৰ হৈ যাওঁ, সেই সময়ত এইটোও গুৰুত্বপূৰ্ণ, আমাৰ অলপ শক্তি পাইছে, আমি আমাৰ অলপ জ্ঞান আছে, হ'ব পাৰে আমাৰ অলপ পইচাও আছে, কিন্তু সেই সময়ত এইটোও গুৰুত্বপূৰ্ণ, সিহঁতৰ কথা শুনিবলৈ। আৰু আনকি যেতিয়া আমি একেবাৰে ডাঙৰ হৈ যাওঁ আৰু আমাৰ দেউতা মা বুঢ়া বুঢ়ী, সেই সময়ত এইটোও গুৰুত্বপূৰ্ণ। তো মই জানো যে প্ৰত্যেক কালত কিছু কিছু বেলেগ পাপ থাকিব পাৰে। মই এটা ভাল এটা উদাহৰণ শুনিছিলোঁ এটা কিতাপৰ পৰা, পৰিয়ালৰ সন্মান আৰু সহায় কেনেদৰে হয়। এটা বিশেষ চৰাই আছে, ইংলিছ এইটো ষ্টৰ্ক বুলি কয়, ষ্টৰ্ক চৰাই, অলপ বগলীৰ নিচিনা কিন্তু বেছি ডাঙৰ, আৰু মাছ মানে চিকাৰ কৰে। সো যেতিয়া এজন সৰু পোৱালি, এজন সৰু সৰু ষ্টৰ্ক চৰাই আছে, এইটো চিকাৰ কৰিব নোৱাৰে, নিজৰ খাদ্য পাব নোৱাৰে। সো কি হয়, দেউতা মাকে লৈ আহে আৰু খাদ্য দিয়ে মানে মুখৰ পৰা। কিন্তু যেতিয়া দেউতা মাক বুঢ়া বুঢ়ী হৈ যায়, এই মানে খুব বয়স হৈছে, কি হয় আপোনালোকে জানে, এই ষ্টৰ্ক চৰাই যেতিয়া ডাঙৰ হৈ যায় দেউতা মাকক খুৱাই দিয়ে, মানে সহায় কৰে। আনকি এই অৱস্থাত এইটো আমাৰ পৰিয়ালৰ দৰে গোটেই জীৱনৰ বাবে এই প্ৰেম, এই সন্মান আৰু মৰম থাকিব লাগিব, নহ'লে নিশ্চয় পাপ আমাৰ অন্তৰত সোমাইছে আৰু চলি আছে। আৰু অন্তিমত মই কৈছো, যি যি আমি কৰোঁ এইটো আমাৰ অন্তৰৰ পৰা হ'ব লাগিব। দেউতা মাকক সন্মান কৰা আমাৰ দায়িত্ব হয়, ঈশ্বৰৰ আদেশ হয়, কিন্তু যেন এইটো আমাৰ ইচ্ছা হ'ব, আমাৰ নিজৰ ইচ্ছা, যেন এইটো দায়িত্ব নহয়, মানে অকল কৰ্তব্য নহয়, আমাৰ ইচ্ছা হৈ থাকিব, এইটো ঈশ্বৰে বিচাৰে। সো আৰু মই এটা প্ৰশ্ন সুধো, কিয় দেউতা মাকৰ কথা শুনিব লাগিব? কিয়? প্ৰথম কাৰণেই বাইবলত, যদি গোটেই বাইবল আমি পঢ়ো, এইটো দেখা যাব যে কি, অঁ শুনা শুনা, এইটো দেখা যাব যে কি, আমাৰ পৰিয়ালৰ অৱস্থা আৰু ঈশ্বৰৰ পৰিচয় মিল আছে। কেনেকৈ? আমি আচলতে আমাৰ জন্ম কিয়ৰ কাৰণে হৈছে? দেউতা মাকে মানে বিয়া কৰিলে, সিহঁতৰ ইচ্ছাৰ বাবে আমাৰ জন্ম হৈছে। ঠিক তেনেদৰে আমাৰ সম্পৰ্ক ঈশ্বৰৰ লগত হয়। আচলতে আমি ঈশ্বৰৰ সৃষ্টি, তেওঁৰ ইচ্ছাৰ বাবে আমি সকলো জন্ম পাইছোঁ, এই জগতত জীয়াই আছোঁ। যেতিয়া আমি খুব সৰু এটা বাচ্চা হওঁ, সেই সময়ত কোনে খাদ্য দিয়ে? দেউতা মা সব খাদ্য দিয়ে, সহায় দিয়ে, আমাক চাফ কৰে, মানে খুব সুচিত্ত কৰে, খুব ত্যাগ কৰে আমাৰ বাবে। ঈশ্বৰ ঠিক তেনেদৰে কাম কৰে, আমাৰ গোটেই জীৱন ঈশ্বৰে সহায় কৰে, ঈশ্বৰে কুঁৱা বস্তু দিয়ে, বৰষুণ দিয়ে, সূৰ্যৰ ৰ'দ দিয়ে, সব আশীৰ্বাদ দিয়ে গোটেই জগতত। এইটো বুজাইছে কি, ঈশ্বৰৰ সম্পৰ্ক আৰু পৰিচয় আৰু আমাৰ দেউতা মাকৰ পৰিচয় অলপ মিল আছে। যদি সিহঁতক আমি অপমান কৰোঁ আৰু ভাল নাপাওঁ, এইটো বুজাইছে ওপৰত থকা আমাৰ সৃষ্টিকৰ্তা, ওপৰত থকা আমাৰ ঈশ্বৰ অলপ অলপ কষ্ট পাইছে, কাৰণ এই সম্পৰ্ক ঠিক তাৰ দৰে, ঈশ্বৰৰ দৰে। এইটো প্ৰথম কাৰণ। দ্বিতীয় কাৰণ হৈছে, ঈশ্বৰে আমাৰ দেউতা মাকক অধিকাৰ দিছে, আমাৰ ওপৰত ক্ষমতা দিছে, আমাক ৰক্ষা কৰিবলৈ, আমাক শিক্ষা দিবলৈ, আমাক পথ দেখুৱাবলৈ, আমাক ডাঙৰ দীঘল কৰিবলৈ। ঈশ্বৰে এই কামটো আমাৰ পিতৃ মাতৃক মানে কামত লগাই দিছে, এই দায়িত্ব দিছে। এইটো ঈশ্বৰৰ পৰা, মানুহৰ পৰা নহয়। আন এটা কাৰণ হ'ব যাতে আমাৰ ঘৰত শান্তি থাকিব। আপোনালোকে কেতিয়াও গৈছে এজন ঘৰ যাৰ কোনো শান্তি নাই, দেউতা মাক আৰু ল'ৰা ছোৱালী ঘাই জীয় কৰে, ল'ৰা ছোৱালী সিহঁতৰ কথা নুশুনে, দুষ্টুমি কৰে, উৎপাত কৰে, সব মানে আচলতে এনেদৰে ঘৰ মানুহে ভাল নাপায়, প্রায় না যায়, একটু বেশি কষ্ট পাব যদি ল'ৰা ছোৱালী সিহঁতৰ কথা না মানে আৰু কথা নুশুনে ঘৰৰ শান্তিৰ বাবে। আন এটা কাৰণ, যাতে আমি বাধ্যতা শিকিব পাৰোঁ আৰু নম্ৰতা শিকিব পাৰোঁ। আমাৰ ওপৰত যেতিয়া এজন মানুহ থাকে আৰু কাম দিয়ে আৰু মানে আমাৰ ওপৰত শাসন কৰে, আমাৰ চব কিছু ব্যৱস্থা কৰে, এইটো বুজাইছে কি আমি মানে নিজৰ প্ৰভু নহয়, আমাৰ ওপৰত আৰু এজন মানুহ আছে, সিহঁতৰ কথা শুনিব লাগিব। এইটো আমাক বহুত সহায় কৰে, কাৰণ এইটো বুজাইছে আমি সকলো সৰু মানুহ, আমি সকলো শিকিব লাগিব বাধ্যতা আৰু নম্ৰতা। আচলতে সব ল'ৰা ছোৱালী যদি সিহঁতৰ অন্তৰ আমি চাব পাৰোঁ, ভিতৰত সিহঁতে কি ভাবে যেন ৰজা আৰু ৰাণী হয়, এই মানে চিন্তা, এই ভাৱ আচলতে এইটো পাপ, এইটো স্বাৰ্থপৰ, এইটো ঈশ্বৰে বিচাৰে যাতে এইটো গচি যাব, ধ্বংস হৈ যাব। দেউতা মাকক যদি আমি শুনো আৰু সিহঁতৰ কথা মানো, বহুত সহায় কৰিব। আৰু মোৰ শেষৰ কথা এই, শেষৰ কাৰণটো এই, যদি আন কোনো কাৰণ নাই, আপোনালোকে আপোনালোকে নিশ্চয় স্বীকাৰ কৰিব লাগিব, নিশ্চয় ৰাজি হ'ব। যদি আন কোনো কাৰণ নাই, আমাৰ দেউতা মাকৰ কথা শুনিব লাগিব, কাৰণ সিহঁতে বেছি ত্যাগ কৰিলে আমাৰ বাবে, বেছি খৰচ কৰিছে, বেছি কাম দিছে, বেছি শক্তি দিছে, বেছি সময় দিছে। মোৰ সৰুৱে এজন বাচ্চা আছে আৰু মই আৰু মোৰ পত্নী বহুত মানে পৰিশ্ৰম কৰোঁ তাক সহায় কৰিবলৈ, ডাঙৰ দীঘল কৰিবলৈ। সব মানুহৰ জীৱন এনেদৰে হয়, সেইকাৰণে আমি কৃতজ্ঞও থাকিব লাগিব আৰু সিহঁতক আমি যেন সন্মান কৰোঁ, এইটো আমাৰ কাৰণ। সো হ'ব পাৰে আপোনালোকে একমত আৰু কাৰোৰ সাহস নহয়, মানে কাৰো সাহস নাই উঠিবলৈ আৰু আপত্তি কৰিবলৈ। যিমান মই কৈছিলোঁ, মই ভাবোঁ যে সব মানুহে একমত আৰু প্ৰায় সব ধৰ্মটো একমত ইমান কথালৈ। কিন্তু মই নতুন এটা বিষয় কওঁ এই ৰাতি, পাপ। পাপ, সব পাপ ঈশ্বৰে ঘৃণ কৰে, সব পাপ ঈশ্বৰে শাস্তি দিব, আনকি এই পাপ। যেতিয়া দেউতা মাকক অসন্মান কৰোঁ, ঈশ্বৰৰ খং, ঈশ্বৰৰ শাস্তি, ঈশ্বৰৰ ক্ৰোধ মানুহৰ ওপৰত আহে আৰু থাকে। এইটো মানুহে প্ৰায় নাভাবে যে ঈশ্বৰে শাস্তি দিব নিজৰ পিতৃ মাতৃক অসন্মান কৰাৰ বাবে, কিন্তু এইটো সঁচা। এইটো ঈশ্বৰৰ চকুত বেয়া পাপ, ঈশ্বৰৰ চকুত ঘৃণলগীয়া। যেনে কি ল'ৰা ছোৱালী বা ডাঙৰ মানুহে কি কৰে, নিজৰ দেউতা মাকক মানে তেওঁলোকৰ লগত মিছা কথা কয়। মিছা কথা এইটো নিজেই পাপ হয়, কিন্তু যেতিয়া দেউতা মাকৰ লগত আমি মিছা কথা কওঁ, এইটো দুগুণ পাপ, কাৰণ এইটো সিহঁতক অসন্মান কৰে। বা কি হয়, যেতিয়া মানুহে বাহিৰ ওলায়, মাকে সুধিব যে ক'ত গৈ আছে আৰু মিছা কথা ক'ব, যোৱা ৰাতি ক'ত গ, ক'ত থাকিছিলে, ইমান দেৰি কৰিলে আহিছে কিয়া, আৰু মানুহে মিছা কথা ক'ব, এইটো পাপ। নহ'লেবা মানে চিধে চিধিকৈ মিছা কথা নহয়, মাজে মাজে কি হয়, অলপ চালাকিভাৱে মানুহে বেলেগ বেলেগ তথ্য দিয়ে, কিন্তু আচল কথা লুকাই ৰাখে যাতে সিহঁতৰ নিজৰ দেউতা গম নাপায়। দেউতা অলপ অলপ জনাই দিম, কিন্তু গোটেই নহয়, গোটেই যদি সি জানে বেছি খং কৰিব, এইটো নিশ্চয় অসন্মান। এইটো সাধাৰণ ল'ৰা ছোৱালী কৰে, ডাঙৰ মানুহে কৰে, কিন্তু এইটো পাপ, ঈশ্বৰে এইটো ভাল নাপায়, ঈশ্বৰৰ খং উঠে। নহলেবা যেতিয়া আমাৰ পৰিয়াল আমাৰ ঘৰৰ পৰা আমি বহুত সময়ৰ বাবে বাহিৰত থাকোঁ আৰু দেউতা মাকক আমি এৰি দিওঁ আমি যেতিয়া মানে ইচ্ছা নকৰোঁ সিহঁতৰ লগত সময় কটাবলৈ এইটোও পাপ সিহঁতক সহায় নকৰিবলৈ এইটোও পাপ এইটো স্বাৰ্থপৰ যেতিয়া মই মানে বেছি সৰু আছিলোঁ সেই সময়তে মোৰ জীৱন পাপ পূৰ্ণ আছিল বিশেষকৈ এই আইন মই নামানিলোঁ মোৰ নিজৰ দেউতা মাকক মই ভাল নাপাইছোঁ মোৰ নিজৰ চব বন্ধু বান্ধৱী ভাল পাইছিলোঁ মানে খেলি থাকিছিলোঁ বাহিৰত থাকিছিলে সেই সময়তে আচল প্ৰেম আৰু আচল মৰম আনকি মোৰ নিজৰ পৰিয়ালৰ বাবে বহুত কম আৰু এইটো পাপ আছিল কিছুমান মানুহে দেউতা মাকক ফোনত কথা নাপাতে ফোন নকৰে বা সিহঁতৰ ঘৰত নাযায় এইটো অসন্মান সিহঁতৰ উপদেশ সিহঁতৰ চিন্তা নুখোজে সিহঁতৰ মানে যেতিয়া এটা ডাঙৰ সিদ্ধান্ত আহিছে সিহঁতৰ জীৱনত দেউতা মাকক মানে পৰামৰ্শ নলয় কাৰণ বেছি ভাল নাপায় মৰম নকৰে এইটো পাপ নহ'লেবা অবাধ্য হৈ যায় মানে ডাইৰেক্ট কৈ চিধা চিধি কৈ সিহঁতৰ কথা মানে ভাঙি পেলাইছে সিহঁতে কৈছে যে এইটো কিনিব নোৱাৰে বা তাতে যাব নোৱাৰে বা এই মানুহ বিয়া কৰিব নোৱাৰে বা এই কাম তুমি কৰিব নোৱাৰে কিন্তু মানুহে সিহঁতৰ কথা বাদ দিয়ে আৰু নিজৰ ইচ্ছা পূৰ্ণ কৰে এইটোও পাপ অবাধ্যতা আৰু মাজে মাজে গোটেই মানে সম্পূৰ্ণ অবাধ্যতা নহয় আচলতে বিশেষকৈ ল'ৰা ছোৱালীৰ বাবে সিহঁতে কি কৰে সিহঁতে জানে যদি মই কৰোঁ মানে দেউতা মোক মাৰিব লাঠিয়েৰে মাৰিব তো চেষ্টা কৰোঁ এই মানে দেউতাক পৰীক্ষা কৰিবলৈ বহুবাৰ মই দেখিছিলোঁ সৰু সৰু ল'ৰা ছোৱালী আচলতে বহুত চালাক বহুত ডেঙৰ দেউতা ক'ব যে এইটো চুব নোৱাৰে এই কম্পিউটাৰ লেপটপটো চুব নোৱাৰে হা চ' ল'ৰাটো কি কৰে সেইটো নুচুৱে কিন্তু লেপটপৰ খুব ওচৰত থাকে চাই থাকে এনেদৰে পৰীক্ষা কৰিছে দেউতাক বা মাকক এইটোও পাপ আচলতে কি হয় মানুহৰ অন্তৰত ইমান ইমান গৰ্ব আছে ইমান অভিমান আৰু অহংকাৰ আছে নিজকে ঈশ্বৰ আৰু ৰজা আৰু ৰাণী বুলি ভাবে আনকি ঘৰত আনকি পৰিয়ালত ডাঙৰ মানুহৰ কথা শুনিবও ভাল নাপায় শুনিব নিবিচাৰে আৰু এইটো সব নহয় বহুত বাকী আছে পাপ মই আচলতে খুব কম কৈছিলোঁ আৰু কি হয় যেতিয়া পৰিয়ালৰ লগত দেউতা মাকৰ লগত মানুহে কাজিয়া কৰে মানে চিঞৰি আছে মাজে মাজে এইটো শুন গৈছোঁ এই ৰাস্তাত বেলেগ বেলেগ ঘৰত মানুহে কাজিয়া কৰিছে চিঞৰি আছে পৰস্পৰক খুব মানে আক্ৰমণ কৰিছে যুদ্ধ কৰিছে আৰু মই জানো গাঁৱত মানুহে মানে হাতেৰে কাজিয়া কৰে অকল শব্দ এৰি নহয় এইটো নিশ্চয় পাপ এই খং এই কাজিয়া অপমান কোৱা মানে আনকি নিজৰ দেউতা মাকক মানুহে অভিশাপ দিয়ে ইমান সুখতক হয় যেন সিহঁতে এদিন মৰিব বুজি পাইছে এইটো ঈশ্বৰৰ চকুত ঈশ্বৰে এইটো সহিব নোৱাৰে যেতিয়া মানুহে ল'ৰা ছোৱালীয়ে এই পাপ কৰে ঈশ্বৰৰ খং উঠে এইটো বেয়া এইটো কুৎসিত আৰু মাজে মাজে কি হয় ইমান বছৰৰ বাবে ইমান সময়ৰ বাবে এই খং থাকিব ভিতৰত থকা এই তিত্ততা থাকিব যে মানুহে এদিন নিজৰ মাকক বা নিজৰ দেউতাক মাৰিব মাৰি পেলাব প্ৰতি বছৰ বাতৰি কাকত বা টিভিত এটা মানে ষ্টৰি আহিব এটা মানে নিউজ আহিব যেতিয়া এইটো হৈ গ'ল গাঁৱত বা চহৰত এজন ল'ৰা বা এজন ছোৱালী নিজৰ পৰিয়ালক ভট কৰিলে এইটো সঁচা, এইটো প্ৰায় হয়, অকল বছৰত নহয়, এই গোটেই পৃথিৱী যদি আমি ঘূৰি ফুৰোঁ, প্ৰতিদিন, প্ৰতি সপ্তাহ, প্ৰতি মাহ এই পাপ কাম চলি আছে। মানুহে সিহঁতৰ দেউতা মাকক সন্মান নকৰে, আনকি বধ কৰে। মই জানো যে পাপৰ গুটি আৰু পাপৰ ফল উভয় ঈশ্বৰে ঘিণ কৰে। সমাজত পুলিচৰ পৰা বা চৰকাৰৰ পৰা আমি অকল শাস্তি পাওঁ যেতিয়া পাপৰ ফল ওলায়। কিন্তু এইটোৰ আৰম্ভণ ক'ত আছে? মানে পৰিয়ালক বধ কৰা কেনেকৈ আৰম্ভ কৰে? এইটোৰ সৰু সৰু গুটি আছে, খং, নিজৰ অভিমান, নিজৰ অহংকাৰী, নিজৰ অহংকাৰ। সেই পাপ কাম থকাৰ বাবে, সেই পাপ চিন্তা থকাৰ বাবে এইটো আৰু আৰু মানে দিনে দিনে গজিব, উঠিব। ঈশ্বৰে ঘিণ কৰে যেতিয়া পাপৰ ফল আহে, আৰু ঈশ্বৰে ঘিণ কৰে পাপৰ গুটি। হ্যাঁ, তো বুঝিব লাগিব নরক, নরক এইটো কি জায়গা? এইটো ঈশ্বৰৰ শাস্তি দিয়াৰ জায়গা, এইটো আন্ধাৰ, এইটো জুই। সদায়ৰ বাবে এদিন আমি সকলো মৰিম, আৰু সদায়ৰ বাবে স্বৰ্গত বা নৰকত আমি থাকিম। যিজনে নৰকলৈ যায় অকল এই হত্যাকাৰী মানুহ নহয়, খঙাল মানুহ নৰকলৈ যায়। যিজনে নিজৰ দেউতা মাকক ক্ষমা নিদিয়ে, ঘিণ কৰে, ভাল নাপায়, কাজিয়া কৰে, অভিযোগ কৰে, নৰকলৈ যায়। এইটোও পাপ, এইটোও ঈশ্বৰে সহিব নোৱাৰে। চ' আপুনি অলপ চিন্তা কৰিব লাগিব নিজৰ জীৱনলৈ। আপোনাৰ সম্পৰ্ক কিমান শুদ্ধ দেউতা মাকৰ লগত? কেইটাবাৰ অপমান কৰিছে? কেইটাবাৰ লাইফত, জীৱনত মানে বেয়া কাম কৰিছে, কাজিয়া কৰিছে, সিহঁতৰ কথা নুশুনিলে, বাদ দিলে? ঈশ্বৰে চাব, এইটো মোৰ আইন নহয়, এইটো ঈশ্বৰৰ আইন। ঈশ্বৰৰ আইন বাইবলত লিখা আছে, যিজনে পাপ কৰে সেই প্ৰাণীহে মৰিব। ঈশ্বৰৰ আইন, যিকোনো পাপ, সৰু পাপ হওক, ডাঙৰ পাপ হওক, ঈশ্বৰৰ লগত এইটো বেয়া, মন্দ, কুৎসিত। আৰু ঈশ্বৰে পাপী মানুহক ধ্বংস কৰে। হাঁ, তো যদি আজি ৰাতিৰ আগতে আপুনি কেতিয়াও গম পোৱা নাই, মই বুজাই দি আছোঁ কি আনকি আমাৰ পৰিয়ালত যি পাপ থাকে, প্ৰত্যেক পাপৰ পৰা আমি ক্ষমা পাব লাগিব। যীশুখ্ৰীষ্টৰ উদ্ধাৰ, যীশুখ্ৰীষ্টৰ তেজ আমাৰ পাপ ধুব লাগিব, নহ'লে সৰ্বনাশ। বাইবলত লিখা আছে, দাউদ ৰজা প্ৰাৰ্থনা কৰিলে, হে ঈশ্বৰ, সৰু কালত থকা পাপ যি মোৰ আছিলে এইটো মনত নাৰাখিব। এইটো তেওঁৰ ইচ্ছা, যাতে যি বেয়া কাম দাউদ ৰজা কৰিছিলে সৰু কালত, ঈশ্বৰে ক্ষমা দিব আৰু পেলাই দিব। আমাৰ সকলোৰ জীৱন এনেদৰে ক্ষমা পাব লাগে। দেউতা মাকক অসন্মান কৰা মানুহে জেললৈ নাযায়, কিন্তু নৰকলৈ যায়। ঈশ্বৰৰ মত আৰু আমাৰ সমাজৰ মত একে নহয়। বাইবলৰ আইন শুদ্ধ, বাইবলৰ আইন পবিত্ৰ আৰু নিখুঁত, ভুল নাই, পাপ নাই। আচ্ছা, তো এইটোৰ সাধাৰণ অৰ্থ এই, আৰু সাধাৰণ অৰ্থলৈ মই শেষ হৈ আছোঁ এই কথা প্ৰচাৰ কৰিবলৈ। কিন্তু আন এটা বিষয় আছে, আৰু এইটো বহুত গুৰুত্বপূৰ্ণ, আত্মিক অৰ্থ। প্ৰত্যেক আইন, পুৰণি নিয়মত প্ৰত্যেক কথা যি আছে, এইটোৰ এটা আত্মিক বিষয়ো আছে। হা, তো মই জানো এই সাধাৰণ বিষয়, এই সাধাৰণ অৰ্থ সব মানুহেই বুজিব আৰু সবৰ বাবে গুৰুত্বপূৰ্ণ। বহুবাৰ এই সাধাৰণ অৰ্থ দেউতা মাকক সন্মান কৰা নতুন নিয়মতো লিখা আছে, সিহঁতৰ কথা মানে মানিব লাগিব, বাধ্য থাকিব লাগিব। কিন্তু এটা আত্মিক বিষয়ো আছে, এটি হব পারে নতুন হব সব মানুষের বাবে কি আমার জাগতিক আর আমার সাধারণ এজন আর এজনী দেউতা মা আছে সব মানুষের জীবন কিন্তু কিছু কিছুমান মানুষের জীবন আত্মিক দেউতা আর আত্মিক মা থাকে মই অলপ বুঝাই দিও যে নাকি বাইবল নতুন নিয়মন আচ্ছা আমি পড়ু কেটা শাস্ত্র আছে প্রথম করিন্থিয়া চারি আর পনেরো প্রথম করিন্থিয়া চারি পনেরো কি লিখা আছে কিয়নো খ্রিস্ট যদিও তোমালোকর দশ হাজার শিশু পালক থাকে শিক্ষক থাকে তথাপি তোমালোকর পিতৃ অনেক নাই কারণ খ্রিস্ট যীশুত শুভবার্তার দ্বারাই তোমালোক জন্ম পায় মোর সন্তান হলা কোনে লিখিছে পাচনি প তো এইটু বুঝাইছে কি নিশ্চয় ঈশ্বর আমার স্বর্গীয় দেউতা আমার স্বর্গীয় পিতৃ কিন্তু পাচনি পল কৈছে যে শুভবার্তার বাবে তুমি মোর সন্তান হয়ে আসা তোমার জন্ম মোর প্রচার করার বাবে তোমার জন্ম হয়েছে মই আজির পরা তোমার আত্মিক দেউতার নিচিনা হয়ে থাকিম এটু বুঝাইছে কি এটু বুঝাইছে মণ্ডলীত আর চার্চত যিজন মানুষ আছে আসলতে বিশেষ একটা সম্পর্ক আছে ঠিক পরিয়ালর দরে আপনি যদি খ্রিস্টান হয় আপনার আত্মিক পরিয়াল কত ঘরত নাই হব পারে প্রায়ভাগ সময় ঘরত না থাকে চার্চত থাকে মণ্ডলীত এইটু আপনার ভাই ভন্টি এইটু আপনার পিতৃ মাতৃ মানে মণ্ডলীত যি যি প্রচারক থাকে আর পালক থাকে মণ্ডলীত যি যি মানে নেতা হিসাবে কাম করে মাঝে মাঝে বুড়া বিশ্বাসী আর বুড়ী বিশ্বাসী সেই মানুষ আর সেই মাইকী ঠিক আমার দেউতা মাকর নিচিনা আর আত্মিকভাবে সিহতক আমি বেশি সন্মান করব লাগবে আনকি আমার পরিয়ালত সেই বেশি সন্মান দিব লাগিব হ্যাঁ এইটু গুরুত্বপূর্ণ দুটো কারণের বাবে প্রথম কারণ হয়েছে অবিশ্বাসী মানুষের বাবে এই কথা বহুত গুরুত্বপূর্ণ আর দ্বিতীয় হয়েছে বিশ্বাসীর বাবে খ্রিস্টানের বাবে মই অলপ বুঝাই দিম বহুবার বাইবলত লিখা আছে এই ঠিক এই বিষয় যিজনে আমাক প্রথমতেই প্রচার করে আর পথ দেখায় যেতিয়া আমি খ্রিস্টান হয়ে যাও যেতিয়া আমি নতুন খ্রিস্টান বাইবলত লিখা আছে এটু আমার নতুন জন্ম আর সেই দিনের পরা আমার অবস্থা এজন সরু বাচ্চার নিচিনা বাইবলের কথা আমি বেশি না জানো খ্রিস্টত খোজ কাড়িবলৈ আমি নোৱাৰো আমি খুব সরু আর আমি শিকি আছো সব কিছু নতুন হয় ঠিক এজন নতুন বাচ্চার নিচিনা এটু গুরুত্বপূর্ণ সেই দিনের পরা এটি খুব স্পষ্টক দেখা যাব যে আমার আসল পরিচয় আমার আসল পরিয়াল আর পদ এই জগতের নহয় এটি আত্মিক ঈশ্বরের রাজ্য আমার আসল পরিয়াল আছে এজন মানুষের টাইটেল দাস বা গোস্বামী বা শর্মা হব পারে কিন্তু তার আত্মিক টাইটেল আত্মিক নাম কি যীশুখ্রিস্টর খ্রিস্টান মানুষের আসলতে এটি বহুত বেলেগ ঈশ্বরের রাজ্য চকুয়েরে দেখা না যায় কিন্তু এটি আসল হয় ইমান আসল যে আনকি এই সব সাধারণ বিষয় লয় এটি আরো ডাঙর হয়ে যাব এই সাধারণ বিষয়ত কয় ডাঙর হয়ে যাব আনকি আমার নিজের পরিয়াল অবিশ্বাসীর বাবে এটি বহুত গুরুত্বপূর্ণ কিয় কারণ মই জানো ভারতত মানুষে খুব ভুল করে, এত কথা খুব ভুল করে, কি সিহতর দেউতা মাকর কথা অল্প বেশি শ্রদ্ধা করে, যে নাকি ঈশ্বরত্বক কয় বেশি শ্রদ্ধা করে, শুনে আর মানে। বহুবার রাস্তাত মই শুনেছিল, ঠিক আছে তোমার বাইবেল তোমার বার্তা এইটোর কোনো ভুল নাই, এইটো মই মানিছো যে এইটো সঁচা, যীশুখ্রিস্ট আমার পথ মানে ক্ষমা পুয়ার বাবে, কিন্তু মই খ্রিস্টান হব নোৱাৰো, মোৰ দেউতা এজন হিন্দু, মোক খুব ঘিন করিব, যদি মই খ্রিস্টান হয়ে যাও দেউতা মাক মোক মারিব, মানে সংহার করিব। আসলতে কি হয়ে আছে, দেউতা মাকক বেশি ভয় করে আর বেশি সম্মান করে আর বেশি পালন করে, ঈশ্বরের কথা বাদ দিছে, যীশুখ্রিস্টর কথা বাদ দিছে। মই আজি রাতে শিক্ষা দিয়া নাই যে তোমার দেউতা মাকর প্রত্যেক কথা শুনিব লাগিব আর বাধ্য হয়ে থাকিব লাগিব, এনে নহয়, নহলে মানুষে খ্রিস্টান হয়ে যাব নয়, হয় না নহয়? মুসলমান মানুষে খুব আপত্তি করিব, কি হয়েছে খ্রিস্টান হয়ে গেছে, ও মারিব, মানে খেদাব। এইটো আসলতে কি হয়, আচ্ছা ঈশ্বরের কথা মানুষতকৈ গুরুত্বপূর্ণ, ঈশ্বরের ইচ্ছা ডাঙর হয়, মানুষের ইচ্ছা বহুত সরু হয়। তো অলপ ধরক, যেতিয়া আমার দেউতা মাকে কয় যে এই পাপ কাম করিব, আমি শুনু নে নুশুনো? যদি দেউতা মাকে তোমাক শিক্ষা দিয়ে মদ খাবলৈ বা চুর করবলৈ, কি করিব? সিহতের লগত চুর করিব? কিছুমান পরিয়াল একটা দলের দরে কাম করে, মানে বস্তু চুর করবলৈ, তো কি করা যায় সেই সময়ত, সিহতের মানিম না নামানিম? আমি কেতিয়াও পাপ কাম নকরো, মানে যদি আমার পরিয়ালর পরা এই বুদ্ধি আহে বা যদি আমার বন্ধুর পরা এই বুদ্ধি আহে বা চৈতন্যর পরা, পাপ তো পাপ আর ঈশ্বরের কথা বাইবেলর কথা এইটু ডাঙর হয়। যদি আমার দেউতা মাকে ভুল করে বা পাপ করে বা ভুল ধর্মত চলি আছে বা ভুল দেবতা মানিছে আর পূজা করেছে সেবা করেছে, এইটু কোনো মানে কারণ নাই একই কাম করবলে, এইটু বাহানা। মানুষে প্রায় দেউতা মাকর পিছফালে লুকাই থাকে, মোর পরিয়াল খ্রিস্টান নহয় আর সেইটো কারণে যীশুখ্রিস্টর উপর মই বিশ্বাস করব নোৱাৰো, মই ভাল পাইছো কিন্তু সরি মই নোৱাৰো। আসলতে কি হয়, ভারতত মানুষে বেশি গুরুত্ব দিয়ে পরিয়ালর উপর। মই জানো এইটো ডাঙর কথা, কিন্তু আপনাদের বুঝি পাব লাগিব, এদিন যেতিয়া বিচার দিন আহে তোমার দেউতা মাকর লগত আপনি টিয়া হব নোৱাৰে, অকলে টিয়া হব আর আপনার নিজের জীবনের বাবে উত্তর দিব লাগিব, নিজের পাপর বাবে, নিজের জ্ঞানের বাবে, নিজের সিদ্ধান্তর বাবে। সব মানুষের সিদ্ধান্ত আছে, সব মানুষের ঈশ্বরে বহুত সুযোগ দিছে, তো আমি জানিব লাগিব যে যদি মোর দেউতা মাকে পাপ করে বা ভুল ধারণা আর ভুল ধর্ম পালন করে, আমি নকর, যি সত্য হয় যি হস হয় এইটু মই চলিম, এইটুত মই মানে যাত্রা করিম, বুঝি পাইছে? যদি মোর দেউতা মাকে মানে ভুল বস্তু বিশ্বাস করে আর মই জানো এইটু হসা বস্তু নহয়, মই এইটু না খাও, মই ওষুধটো না খাও কারণ এইটু হসা নহয়, এইটু সহায় নকরে। যদি সিহতে বেশি মানে মন্ত্র সব মন্ত্রতন্ত্র বিশ্বাস করে আর মই জানো এইটু হসা নহয়, এইটু মই বাদ দিও। সত্যতা গুরুত্বপূর্ণ, ঈশ্বরের কথা ঈশ্বরের ইচ্ছা গুরুত্বপূর্ণ, বিশেষকৈ আমার প্রাণ, আপনার প্রাণ, বহুত মানুষে নিজের প্রাণ মানে হেরায়, নিজের প্রাণ হেরাই যায় দেউতা মাকক বেশি অতি সম্মান করার বাবে। যীশুখ্রিস্ট কলে মুতকৈ তোমার পিতৃ মাতৃক প্রেম করিলে মোর রাজ্যত তুমি আহিব নোৱাৰা, মোৰ এজন শিষ্যক তুমি হ'ব নোৱাৰে। মোতকৈ যদি কোনেও নিজৰ দেউতা মাকক প্ৰেম কৰে মোৰ বাবে যোগ্য নহয় আৰু মোৰ ৰাজ্যৰ বাবে উপযুক্ত নহয়। আনকি এবাৰ যীশুখ্ৰীষ্ট ক'লে এজন মানুহ যীশুক কৈছে যে মই তোমাৰ পিছে পিছে যাম, কিন্তু প্ৰথমতে মই আকৌ ঘৰলৈ যাওঁ, উভতি যাওঁ আৰু চব মানুহৰ পৰা মই বিদায় লওঁ। যীশুখ্ৰীষ্ট বুজি পাইছে এই মানুহৰ অন্তৰত অলপ বেছি প্ৰেম আছে, অলপ বেছি চিন্তা আছে পৰিয়ালৰ ওপৰত। আৰু যীশুৱে ক'লে এইটো নহ'ব, ঈশ্বৰৰ ৰাজ্য যদি আমি এনেদৰে কাম কৰোঁ উপযুক্ত নহওঁ। সাৱধান হোৱা, জগতৰ পৰিয়াল আৰু আত্মিক পৰিয়াল বেলেগ। আমাৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য ঈশ্বৰৰ ফালে। সাৱধান, বিশ্বাসীৰ বাবে এই কথাও গুৰুত্বপূৰ্ণ, আত্মিক পৰিয়াল। কিয়? কাৰণ আমাৰ জীৱনত ঈশ্বৰে বুঢ়া আৰু বুঢ়ী বিশ্বাসী দিব, আমাক সহায় কৰিবলৈ, উপদেশ দিবলৈ, মানে সিহঁতৰ প্ৰেম পাবলৈ, সহায় পাবলৈ। আচলতে এইটো মানে বহুত সহায় কৰে মানুহক। এইটো খ্ৰীষ্টান মানুহৰ বাবে ডাঙৰ ডাঙৰ আশীৰ্বাদ, যেতিয়া আমাৰ জীৱনত এজন জ্ঞানী মানুহ, এজন মানে খুব ভাল এজন বিশ্বাসী আমাক সদায় সহায় কৰে আৰু আমাৰ জীৱন সুৰক্ষিত কৰে, যাতে আমি পাপ নকৰোঁ, যাতে আমি বাইবেল পঢ়োঁ, যাতে আমি প্ৰাৰ্থনা কৰোঁ। এনেদৰে মানুহ আপোনাৰ জীৱন আছেনে নাই? মানে এজন মণ্ডলীৰ নেতা হ'ব পাৰে বা আপোনাৰ এজন বন্ধু হ'ব পাৰে, বা মাজে মাজে ঈশ্বৰে এনেদৰে এজন মানুহে দিব, মানুহক দিব আমাৰ জীৱনত। সিহঁতে আচলতে আমাৰ আত্মিক দেউতা আৰু মাৰ নিচিনা। তো আচলতে কি হয়, এইটো প্ৰায় হয় খ্ৰীষ্টান মানুহৰ মনত খুব খেলি মেলি আছে। যেতিয়া এজন এটা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব, যেনে বিয়া কৰাৰ সময়ত কি কৰা যায়, মই মানে কাক বিয়া কৰোঁ, কাৰ লগত, সেই সময়তে যদি আমি খ্ৰীষ্টান হওঁ আৰু আমাৰ পৰিয়াল খ্ৰীষ্টান নহয় কি হ'ব, সিহঁতৰ নিজৰ উপদেশ দিব কিন্তু বাইবেলৰ কথা খেল নকৰে। মানে বিশ্বাসী এজন খ্ৰীষ্টান মাইকী নালাগে। ইয়াতে আমাৰ গাঁৱত এজন ভাল মাইকী আছে বা তাতে এই জাগাৰ পৰা এজন ভাল মানুহ আছে, তাৰ লগত যেন আমি বিয়া কৰোঁ। কিন্তু আমাৰ চাৰ্চৰ মানুহ, আমাৰ মণ্ডলীৰ চব মানুহ, পালক, প্ৰচাৰক আত্মিক উপদেশ দিয়ে। তো সেই সময়ত কি কৰা যায়, কাৰ কথা আমি শুনো? নিশ্চয় আত্মিক বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব, নহ'লে আমি খুব ভুল কৰোঁ, চৈতানৰ ফাণ্ডত আমি পৰোঁ। কাৰণটো কি, দুটা সন্মান আছে, সাধাৰণ সন্মান, জাগতিক সন্মান আৰু আত্মিক সন্মান, বিশেষ সন্মান। এই আত্মিক বিশেষ সন্মান আমি সকলো খ্ৰীষ্টান মানুহক দিব পাৰোঁ। যদি আমাৰ পৰিয়ালক আমি দিওঁ, এইটো ভুল, সিহঁতে বাইবেলৰ কথা নাজানে, সিহঁতৰ বাইবেলৰ কথা বহুত আগতে বাদ দিছে। তো সেই সময়তে খ্ৰীষ্টান মানুহৰ মানে দায়িত্ব নাই পাপ কাম কৰিবলৈ বা ভুল কাম কৰিবলৈ, যাতে সিহঁতৰ দেউতা মাকৰ কথা শুনিব, এইটো সঁচা নহয়। বিশেষকৈ আমাৰ মণ্ডলীৰ মানুহ, আমাৰ প্ৰচাৰক বা মিশনেৰী বা আমাৰ শিক্ষক বা যিজনেই মানে বেছি বছৰৰ বাবে যীশুখ্ৰীষ্টৰ লগত চলিছিলে, জ্ঞানী খ্ৰীষ্টান মানে জ্ঞানী খ্ৰীষ্টান মানুহ, সিহঁতৰ কথা আমি শুনিব লাগিব আৰু সিহঁতক বেছি সন্মান কৰিব লাগে। আপোনাৰ মণ্ডলী কোনে আছে, আপোনাৰ জীৱনত কোন আছে এনেদৰে মানুহ, সিহঁতক মানে প্ৰেম কৰে, সিহঁতক প্ৰেম কৰা, সিহঁতৰ বাবে প্ৰাৰ্থনা কৰা, সিহঁতক সহায় কৰা, ভাল কথা কয়, এইটো পাপ হৈ যাব যদি এটা মণ্ডলীত মানুহে কাজিয়া কৰে, পালকৰ লগত পাষ্টৰৰ লগত কাজিয়া কৰে বা নিন্দা কথা কয়, এইটো ইমান পাপ, সিহঁতৰ নিজৰ আত্মিক পৰিয়াল অপমান কৰিছে। মই এবাৰ আমেৰিকাত খুব ভয় খাইছিলোঁ, আমাৰ মণ্ডলীত এজন বুঢ়া মানুহ, মানে বিশ্বাসত বেছি শক্তিশালী নহয়, অলপ দুৰ্বল, সেই বুঢ়া মানুহজনৰ লগত মই অলপ বন্ধুত্ব মোৰ বন্ধুত্ব হৈছে, আৰু মই প্ৰায় শুনিছিলোঁ তেওঁৰ মুখৰ পৰা কুকথা আৰু নিন্দা, বিশেষকৈ আমাৰ পালকৰ বাবে খুব ভয় খাইছিলোঁ। মই ভাবিছিলোঁ যে এই মানুহ এজন সঁচা খ্ৰীষ্ট নহয়, বা নিশ্চয় তেওঁৰ ভৱিষ্যত এজন ডাঙৰ বিপদ আহিব, ঈশ্বৰৰ শাস্তি পৰিব, কাৰণ আনহাতে সি কৈ আছে মই খ্ৰীষ্টান, মই যীশুক প্ৰেম কৰোঁ, কিন্তু একহাতে নিজৰ মণ্ডলীৰ মানুহ আৰু পালক মানুহক বেছি অপমান কৰিছে। কিন্তু মানে ভাগ্যক্ৰমে কি হ'ল, কিছু সময়ৰ বাবে এই পাপ কামৰ পৰা সি অনুতপ্ত হৈছে আৰু এইটো বাদ দিছে, স্বীকাৰ কৰিলে, সেইকাৰণে মই ধন্যবাদ দিওঁ। কিন্তু এইটো খুব আচলতে খুব বিপদজনক, আৰু মই ভাবোঁ যে সঁচা খ্ৰীষ্টান মানুহে প্ৰায় নকৰে এইটো। আমাৰ পৰিয়াল নিশ্চয় প্ৰেম থাকিব আমাৰ পৰিয়ালৰ বাবে, আমাৰ আত্মিক পৰিয়াল। তো আজি ৰাতি প্ৰায় শেষ হৈ গৈছে, অকল এটা কথা বাকী আছে, যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্টৰ জীৱন স্পষ্টকৈ আমি চাব পাৰোঁ যে সি সদায় যীশুৱে, তেওঁ সদায় এই কথা মানিলে, পিতৃ মাতৃক সন্মান কৰিছিলে, তেওঁ মানে নিজেই স্বয়ং ঈশ্বৰ আছিল, ঈশ্বৰে শৰীৰত বাস কৰিছিলে, তথাপি নিজৰ দেউতা মাকৰ কথা শুনিলে। বাৰে বাৰে বাইবলত আমি দেখা পাইছোঁ যেতিয়া যীশুৰ মা, যীশুৰ দেউতা আচলতে আমি ভাবোঁ যে বহুত আগতে মৰিলে সৰুকালত, কাৰণ বাইবলত দেখা নাযায়, যোচেফ প্ৰায় দেখা নাযায়, অকল যীশুৰ সৰুকালত। কিন্তু মৰিয়মৰ কথা যীশু প্ৰায় শুনিছিলে, আৰু আনকি বহুত সুযোগ দিছে, বহুত সন্মান কৰিছে। কিন্তু এইটোও এটা ভাল উদাহৰণ যে সদায় নহয়, মাজে মাজে তেওঁৰ মা, মাজে মাজে তেওঁৰ ভাইবিলাক তেওঁৰ কথা নুবুজিলে আৰু ঈশ্বৰৰ ৰাজ্য নুবুজিলে, আৰু নিজৰ স্বাৰ্থপৰতাৰ বাবে বা নিজৰ ইচ্ছাৰ বাবে কিবা এটা খুজিছিলে যীশুৰ পৰা, আৰু যীশুখ্ৰীষ্ট দিয়া নাই, যীশুখ্ৰীষ্ট কৰা নাই। এইটোও এটা ভাল উদাহৰণ যে ঈশ্বৰক আমি বেছি সন্মান কৰোঁ, মানে বাকী সময়তে যেতিয়া আমাৰ পৰিয়ালৰ অৱস্থা ঠিকেই আছে আৰু কোনো পাপ কাম বা পাপৰ ইচ্ছা মানে খোজা নাই, ঠিক আছে, আমি সন্মান কৰোঁ। কিন্তু ঠিক যীশুৰ দৰে যেতিয়া আমি আমাৰ পৰিয়াল অবাধ্য হৈ যায়, সিহঁতৰ লগত আমি একমত নহওঁ। যীশুৰ জীৱন এটা স্পষ্ট উদাহৰণ সব মানুহৰ বাবে, তেওঁ ধাৰ্মিক, তেওঁ নিষ্পাপ, তেওঁ সদায়ৰ বাবে আমাৰ প্ৰশংসা পাব, কাৰণ তেওঁৰ জীৱনত কোনো পাপ নাছিল, ঈশ্বৰ পাপ কৰা নাই। তো এতিয়া মই শেষ, মোৰ কথা শেষ, আৰু দুটা উপদেশ আছে। যদি আপুনি খ্ৰীষ্টান নহয়, মই আশা কৰোঁ যে আজি ৰাতি আপুনি বুজি পাইছে আপোনাৰ নিজৰ পাপ, বেলেগ মানুহৰ পাপ নহয়, আপোনাৰ নিজৰ পাপ আছে পৰিয়ালত আৰু দেউতা মাকৰ লগত। এই পাপৰ পৰা মুক্তি পাব লাগিব, এই পাপৰ ক্ষমা পাব লাগে। যদি এই পাপত আপুনি থাকে আৰু যদি যীশুখ্ৰীষ্টৰ তেজ আপুনি স্থাপন কৰে, এদিন আপুনি নৰকলৈ যাব আনকি এই পাপৰ বাবে। মই বহুবাৰ কৰিছিলোঁ মোৰ নিজৰ জীৱনত, আৰু মই জানো আপুনিও কৰিছে। ক্ষমা পাব লাগে, উদ্ধাৰ পাব লাগে। অকল যীশুৱে দিব পাৰে, যীশুখ্ৰীষ্টৰ ক্ৰুচৰ কাৰণে। আৰু খ্ৰীষ্টান মানুহৰ বাবে মোৰ উপদেশে আনন্দ কৰা, যীশুখ্ৰীষ্ট আপোনাৰ পাপ মুচি দিলে, আপোনাৰ পাপ গচি গ'ল যীশুখ্ৰীষ্টৰ ক্ৰুচৰ বাবে, যীশুখ্ৰীষ্টৰ প্ৰেম আৰু দয়াৰ বাবে পাপ আৰু নাই। এই বিষয়ত আমি আনন্দ কৰোঁ। যীশু সঁচাকৈ আমাৰ উদ্ধাৰকৰ্তা, আৰু প্ৰত্যেক বেআইনী কাম, প্ৰত্যেক অধৰ্ম কাম এইটোৰ পৰা যীশুখ্ৰীষ্টই আমাক ৰক্ষা কৰে। তেওঁৰ নিজৰ তেজ, তেওঁৰ নিজৰ শৰীৰ, তেওঁৰ নিজৰ প্ৰাণ দিলে আৰু আমাৰ নিজৰ শাস্তি পাইছে ক্ৰুচৰ ওপৰত। এইটো আমাৰ একমাত্ৰ উপায়। জগতত ধাৰ্মিক মানুহ নাই। এই প্ৰত্যেক দহটা আইন সকলো মানুহে ভাঙি পেলাইছে, সকলো মানুহে উলংঘন কৰিছে। যীশুখ্ৰীষ্ট, তেওঁৰ বলিদান, তেওঁৰ ক্ষমা আমাৰ একমাত্ৰ উপায়। আৰু খ্ৰীষ্টান মানুহে বহুত কৃতজ্ঞ থাকিব লাগিব, আৰু যীশুখ্ৰীষ্টক প্ৰশংসা আমি কৰোঁ। আজি যদি আপোনাৰ অন্তৰত, যদি আপোনাৰ মনত কোনো দুশ্চিন্তা আছে পৰিয়ালৰ সদস্যৰ বাবে, মাৰ বাবে, দেউতাকৰ বাবে, অনুতাপ্ত হ'ব লাগিব। এই খং, এই বেয়া চিন্তা পেলাই দিব লাগিব, ক্ষমা দিব লাগিব। আমেন। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গ থকা পিতৃ, আমি ধন্যবাদ দিওঁ এই ৰাতি যে তুমি ইমান প্ৰেম কৰিলে এই জগতক, যে তোমাৰ নিজৰ পুত্ৰকে তুমি দান কৰিলে, আৰু আমাৰ পাপৰ বাবে এটা বাস্তৱিক বলিদান স্থাপন কৰিলে। প্ৰভু, আমাৰ বিশ্বাস ক্ৰুচৰ ওপৰত, নিজৰ ওপৰত নহয়। আমি সকলো অভাগ্য, আমি সকলো মিছলীয়া, আমি সকলো পাপী মানুহ। প্ৰভু, মই জানো তোমাৰ বাক্য সঁচা হয়, তোমাৰ বাক্যৰ মাজত, শাস্ত্ৰৰ মাজত ভুল নাই, নিৰ্ভুল আৰু বিশ্বাসযোগ্য। মই আশা কৰোঁ যে আজি ৰাতি তুমি বিশ্বাস সৃষ্টি কৰিবা মানুহৰ অন্তৰত, যিজনে খ্ৰীষ্টৰ বাহিৰত এই কথা শুনিব আৰু বিশ্বাস কৰিব তোমাৰ পুত্ৰৰ ওপৰত। প্ৰভু, মই জানো তুমি পাৰা, আৰু এই সহায় আমি খুজিছা এই ৰাতি। আৰু প্ৰভু, যেন প্ৰত্যেক বিশ্বাসী তোমাৰ ভিতৰত, তোমাৰ মাজত উৎসাহ পায় আৰু ডাঙৰ হ'বলৈ, আৰু পবিত্ৰ হ'বলৈ, আৰু বেছি সন্মান দিবলৈ সব মানুহক, আৰু বিশেষকৈ ডাঙৰ মানুহবোৰক, আমাৰ নিজৰ সাধাৰণ আৰু আত্মিক পৰিয়ালক। মই প্ৰাৰ্থনা কৰোঁ যীশুখ্ৰীষ্টৰ নামত। আমেন।
Repentance. Onotapto means repentant.